বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। নিৰ্বাচন আয়োগে যিকোনো বিজ্ঞাপন এপ অথবা জৰীপৰ জৰিয়তে নিৰ্বাচনত হিতাধিকাৰী কেন্দ্ৰিক আঁচনিত ব্যক্তিবিশেষৰ নাম পঞ্জীভূত কৰাৰ সকলো কাম কাজ ততালিকে বন্ধ কৰিবলৈ ৰাজনৈতিক দলসমূহলৈ পৰামৰ্শ জাৰি কৰিছে। ভাৰতে চকচকাম উপত্যকাৰ নিৰ্মাণৰ কাম কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতীয় মহিলা ক্ৰিকেট দলে পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক 7 উইকেটত পৰাস্ত কৰি শৃংখলাত অপ্ৰচলিত অগ্ৰগতি লাভ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। এতিয়া আগবাঢ়িছো বিতং বাতৰিলৈ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথো তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা 7 মেত অসমকে ধৰি দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এই পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা আৰু উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসম আৰু পশ্চিমবংগ উভয়ৰে 4টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ 2টাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জুনাগড়ত এখন নিৰ্বাচনী সভাত ভাগ লৈ কয় যে বিজেপি চৰকাৰে সন্ত্ৰাসবাদক যোগ্য প্ৰত্যুত্তৰ প্ৰদানেৰে সমগ্ৰ দেশত শান্তি সুনিশ্চিত কৰিছে। কংগ্ৰেছৰ বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱা বুলি অভিযোগ তুলি শ্ৰীমোদীয়ে স্বাধীনতাৰ কেইবাদশক পাছত তামিলনাডুৰ সমীপৰ এটা দ্বীপ চুবুৰীয়া ৰাষ্ট্ৰখনক অৰ্পণ কৰাৰ বাবে দলটোৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি চৰকাৰে সৰু সৰু দ্বীপপুঞ্জক ৰক্ষা কৰিবলৈ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে বদ্ধপৰিকৰ। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে আজি গুজৰাটৰ আনন্দ আৰু সুৰেন্দ্ৰনগৰত দুটা ৰেলীত অংশ লয়। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশবাসীক আশ্বাস দিয়ে যে ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰাৰ সময়লৈকে উন্নত জাতিৰ মৰ্যাদা লাভ কৰিব। আনন্দত এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এন ডি এ শাসনৰ অধীনত যোৱা 10 বছৰত দেশত ব্যাপক পৰিৱৰ্তন দেখা গৈছে। সুৰেন্দ্ৰনগৰত অনুষ্ঠিত সভাত জনসাধাৰণক ভোটদান কৰিবলৈ আহান জনোৱাৰ লগতে ভোটদানৰ পূৰ্বৰ সকলো অভিযোগ ভংগ কৰিবলৈ শ্ৰীমোদীয়ে আহান জনায়। ভাষণ প্ৰসংগত বিৰোধী কংগ্ৰেছৰ কেলেংকাৰী আৰু দুৰ্নীতিৰ সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে যোৱা 10 বছৰত দেশত এটাও কেলেংকাৰী হোৱা নাই। ইপিনে কংগ্ৰেছ তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে আজি আহমেদাবাদত এখন সংবাদমেল সম্বোধন কৰি দলৰ নিৰ্বাচনী ইস্তাহাৰত সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি ন্যায় নিশ্চয়তা প্ৰদান কৰা হৈছে বুলি আশ্বাস দিয়ে। দেশত গণতন্ত্ৰৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি শ্ৰীগেহলটে জনসাধাৰণক বিপদে পৰিচালিত কৰাৰ লগতে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ অৱহেলা কৰাৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰে। আম আদমী পাৰ্টীৰ নেত্ৰী সুনীতা কেজৰিৱালেও আজি ৰাজ্যখনত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। নেত্ৰীগৰাকীয়ে ভাৱনগৰ আৰু ভৰুচাৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বৈতাদ আৰু বদিয়াপাদাত ৰোড শ্বত অংশ লয়। ইফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৈছে যে ভোটদানৰ দায়িত্ব সীমান্তৰ সুৰক্ষাৰ সমানে গুৰুত্বপূৰ্ণ। মধ্যপ্ৰদেশৰ মোৰেনাত আজি এটা সমাৱেশত সম্বোধন কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। বিজেপি চৰকাৰক জনসাধাৰণ বিৰোধী বুলি উল্লেখ কৰি শ্ৰীমতী গান্ধীয়ে কয় যে দেশত কৰ্মসংস্থাপনহীনতাৰ হাৰ যোৱা 45 বছৰৰ ভিতৰত সৰ্বাধিক হৈছে। মোদী চৰকাৰে কৰ্মসংস্থাপনৰ সকলো উপায় বন্ধ কৰিছে বুলি তেওঁ অভিযোগ তোলে। তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্বেও দলটোৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে। পশ্চিমবংগৰ নদিয়া জিলাৰ তেহট্টত আজি কৃষ্ণনগৰৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে এইদৰে কয়। তৃণমূল কংগ্ৰেছৰ মুৰববীগৰাকীয়ে কয় যে তেওঁ পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বলবৎ হ'ব নিদিয়ে। ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ পৰা মহিলাসহ সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ দাবী কৰে। তেওঁ লগতে এইবুলিও অভিযোগ কৰে যে বিজেপিৰ শাসনকালত কোনো নিৰাপদে নাথাকে আৰু এইবুলি বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে। শ্ৰীমতী বেনাৰ্জীয়ে জনসাধাৰণক বিজেপিৰ ৰেলীৰ বিৰোধিতা কৰিবলৈ আৰু কেন্দ্ৰত এখন নতুন চৰকাৰ নিৰ্বাচিত হবলৈ আহান জনায়। নিৰ্বাচন আয়োগে যিকোনো বিজ্ঞাপন এপ অথবা জৰীপৰ জৰিয়তে নিৰ্বাচনত্ব হিতাধিকাৰী কেন্দ্ৰিক আঁচনিত ব্যক্তি বিশেষৰ নাম পঞ্জীভূত কৰাৰ সকলো কাম কাজ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আৰু এনে কামৰ পৰা বিৰত থাকিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহলৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে কৈছে যে নিৰ্বাচনৰ পাছত লাভৰ অৰ্থে পঞ্জীয়নৰ বাবে ভোটদাতাসকলক আমন্ত্ৰণ জনোৱাটো নিৰ্বাচক আৰু প্ৰস্তাৱিত লাভৰ মাজত লেনদেনৰ সম্পৰ্কৰ আৱশ্যকতাৰ আভাস দিয়ে। 1951 চনৰ জনপ্ৰতিনিধি আইনৰ 123 ধাৰাৰ অধীনত এই কাৰ্যক উৎকোচ গ্ৰহণ আৰু দুৰ্নীতিৰ সমপৰ্যায় বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক এনে কাৰ্যত জড়িত নহবলৈ নিৰ্দেশনাযোগে সকীয়াই দিছে। আয়োগে লগতে সকলো জিলাৰ নিৰ্বাচনী বিষয়াক বিধিসন্মত ব্যৱস্থা অনুযায়ী এনে বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতে চকলগাম উপত্যকাৰ নিৰ্মাণৰ কাম কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণদীপ জেইছৱালে কয় যে ভাৰতে চকলগাম উপত্যকাৰ নিজৰ ক্ষেত্ৰ বুলি গণ্য কৰে আৰু 1963 চনত তথাকথিত চীন পাকিস্তানী সীমা চুক্তি কেতিয়াও মানি নলয়। পাকিস্তানে এই চুক্তিৰ জৰিয়তে অবৈধভাৱে অঞ্চলটোক চীনৰ অৰ্পণ কৰাৰ প্ৰয়াস চলাইছে। তেওঁ কয় যে নতুন দিল্লী মহলে তৃণমূল পৰ্যায়ত তথ্য সলনি কৰাৰ অবৈধ প্ৰয়াসৰ বিৰুদ্ধে চীনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ অধিকাৰ আছে বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। চীনৰ চেংডুত চলি থকা উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত পৰাজিত হৈছে। আজি অনুষ্ঠিত খেলত জাপানে ভাৰতক 3-0 ব্যৱধানত পৰাজিত কৰে। ভাৰতৰ অস্মিতা চলিহা আৰু শিখাৰাণী বৰুৱাই একক খেলত জাপানৰ প্ৰতিযোগীৰ বিৰুদ্ধে পৰাজিত হোৱাৰ বিপৰীতে ডাবলছ খেলতো ভাৰতৰ প্ৰিয়া আৰু শ্ৰুতি মিশ্ৰা পৰাজিত হয়। আনহাতে পুৰুষৰ থমাছ কাপত কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰত 3-1 গলৰ ব্যৱধানত পৰাজিত হৈছে। ভাৰতীয় মহিলা ক্ৰিকেট দলে আজি ছিৰাটত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক 7-0 পৰাস্ত কৰি শৃংখলাত 3-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময় পাছত হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে বৰ্তমানলৈকে খেলা 9খন খেলৰ ভিতৰত 8খন খেলতে জয়লাভ কৰি প্ৰতিযোগিতাত পইণ্টৰ তালিকাত শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি কৰিবলৈ মাথো 3-4 দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সংগত উঠিছে। ভাৰতে চকলগাম উপত্যকাৰ নিৰ্মাণৰ কাম কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময় পাছতে হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। এই বাতৰি ইমানতে অন্ত পৰিল।